وقال يا بني لا تدخلوا من باب واحد وادخلوا من أبواب متفرقة وما أغني عنكم من الله من شيء إن الحكم إلا لله عليه توكلت وعليه فليتوكل المتوكلون
আৰু তেওঁ ক'লে হে মোৰ পুত্ৰসকল তোমালোকে এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা আৰু ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰোঁ আদেশ কেৱলমাত্ৰ আল্লাহৰেই মই তেওঁৰ ওপৰতে ভৰসা কৰোঁ আল্লাহৰ ওপৰতে ভৰসাকাৰীসকলে ভৰসা কৰা উচিত